এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্ৰদান, অসমৰ যশস্বী নৃত্যশিল্পী যতীন গোস্বামীসহ 69গৰাকী ব্যক্তিৰ পদ্ম সন্মান গ্ৰহণ, অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে জ্যেষ্ঠ অধিবক্তা শামীমা জাহানৰ আজি শপতগ্ৰহণ, মণিপুৰৰ গোৱালতাবিৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যখনৰ নাগৰিক মণ্ডলক আশ্বাস, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 6 উইকেটত জয়লাভ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্ৰদান অনুষ্ঠানত 69গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত 3গৰাকী ব্যক্তিক পদ্মবিভূষণ, 9গৰাকীক পদ্মভূষণ আৰু 57গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। এই অনুষ্ঠানত অসমৰ যশস্বী নৃত্যশিল্পী নৃত্যাচাৰ্য যতীন গোস্বামীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা শ্ৰীগোস্বামীক 2008 চনত কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। 2019 চনত সংগীত নাটক একাডেমীয়ে 2018 চনৰ একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলোশ্বিপ বা সদস্যৰত্ন তেওঁক প্ৰদান কৰিছিল। পণ্ডিত ডঃ মহেশ্বৰ নেওগ আৰু ডঃ ভূপেন হাজৰিকাৰ পাছত সংগীত ৰত্ন সন্মান লাভ কৰা শ্ৰীগোস্বামী হৈছে তৃতীয়গৰাকী অসমীয়া। খ্যাতনামা শিল্পীগৰাকীলৈ পদ্মভূষণ সন্মান প্ৰদান সন্দৰ্ভত শিল্পীগৰাকীৰ শিষ্যা বিশিষ্ট নৃত্যশিল্পী তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
আজি আমাৰ গোটেই অসমবাসীৰ বাবে এটা অতি গৌৰৱপূৰ্ণ দিন যে আজি অসমৰ এজন বিশিষ্ট সত্ৰীয়া নৃত্যগুৰু পদ্মশ্ৰী এতিয়া পদ্মভূষণ বঁটাৰে সন্মানিত হ'ল ভাৰত চৰকাৰৰ দ্বাৰা, যিটো সৰ্বোচ্চ সন্মান তেখেতে লাভ কৰিলে। গতিকে প্ৰথমে মই যতীন গোস্বামী ছাৰলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু এইখিনিতে কওঁ যে মই তেখেতৰ এগৰাকী জ্যেষ্ঠ শিষ্যা আৰু আজি সদূ অসমবাসীৰ লগতে মই নিজে গৌৰৱান্বিত অনুভৱ কৰিছো যে মই তেখেতৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছো আৰু এই বয়সতো সেইকাৰণে ছাৰে দূৰন্ত ডেকাৰ দৰে প্ৰতিদিন প্ৰতিটো সময় প্ৰতিটো পল তেওঁ সত্ৰীয়া নৃত্যত তেওঁ নিজকে বিলীন কৰি দিছে। আজি এই দিনটো আচলতে কেৱল অসমবাসীৰ বা যতীন গোস্বামী ছাৰৰ নহয়, সত্ৰীয়া নৃত্যৰ বাবে অহা এটা অতিশয় গৌৰৱান্বিত বঁটা আৰু এই বঁটাটোৱে শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট সত্ৰীয়া নৃত্যক বিশ্বৰ মঞ্চত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে শক্তিশালী ৰূপত।
কালিৰ এই অনুষ্ঠানত প্ৰাক্তন মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰ আৰু কুমুদিনী ৰজনীকান্ত লাখিয়াক ৰাজহুৱা পৰিক্ৰমা আৰু কলাক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়। প্ৰসিদ্ধ লোকগায়িকা সাৰদা সিনহাক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হয়। কৈলাশনাথ দীক্ষিত, সাধ্বী ৰীতম্ভৰাৰ লগতে 9গৰাকী ব্যক্তিক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হয়। বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰায়ক মৰণোত্তৰভাৱে এই সন্মানেৰে বিভূষিত কৰা হয়। অসম চৰকাৰে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা অৰ্থাৎ BIEOক দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এখন জাননীযোগে এই নিৰ্দেশ জাৰি কৰে। এই অনুসৰি বৰ্তমানৰ BIEOৰ সকলো পদৰ কৰ্মচাৰীকে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়লৈ বদলি কৰা হৈছে। একেদৰে BIEO কাৰ্যালয়ৰ গোচৰ তথা অন্যান্য সকলো নথি পত্ৰ সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছে। তদুপৰি IPS আৰু APS কেডাৰৰ পদৰ বাহিৰে বৰ্তমান BIEOত খালী হৈ থকা সকলো পদ তৎক্ষণাত বিলোপ কৰা হৈছে বুলি জাননীখনত প্ৰকাশ পাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শামীমা জাহানে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপতগ্ৰহণ কৰিব। আজি দিনৰ 10 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে শামীমা জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ইপিনে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 3গৰাকী ন্যায়াধীশসহ দেশৰ মুঠ 21গৰাকী ন্যায়াধীশক বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় বদলিত অনুমোদন জনাইছে। এই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰক কলকাতা উচ্চ ন্যায়ালয়, ন্যায়াধীশ মানস ৰঞ্জন পাঠকক ওড়িশা উচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ সুমন শ্যামক বোম্বে উচ্চ ন্যায়ালয়লৈ বদলিৰ অনুমোদন দিয়া হৈছে। মণিপুৰৰ গোৱালটাবিৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাজ্যখনৰ নাগৰিক মণ্ডলক আশ্বাস দিছে। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে ৰাজ্যখনৰ নাগৰিক সমাজ সংগঠনৰ শীৰ্ষ সংস্থা কোঅৰ্ডিনেটিং কমিটি অন মণিপুৰ ইণ্টিগ্ৰিটি চমুকৈ ককমিৰ 7 সদস্যৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰালয়ে ককমিৰ প্ৰতিনিধি দলটোক এই সপ্তাহৰ আৰম্ভণিতে বিশেষ আমন্ত্ৰণ জনাইছিল। গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূব শাখাৰ বাবে থকা উপদেষ্টা এ কে মিশ্ৰ আৰু যুটীয়া সঞ্চালক ৰাজেশ কামলে মন্ত্ৰালয়ৰ হৈ প্ৰতিনিধিত্ব কৰে। প্ৰতিনিধি দলটোৱে যোৱা 3 মে'ত ইম্ফলত আয়োজিত গণসমাৱেশত গ্ৰহণ কৰা প্ৰস্তাৱ সন্দৰ্ভত জনসাধাৰণৰ অনুভূতিৰ প্ৰতি সঁহাৰি জনাবলৈ মন্ত্ৰালয়ক আহান জনায়। বৈঠকত শেহতীয়া গোৱালটাবিৰ ঘটনাত সেনাবাহিনীৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহণ বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বিষয়ে আলোচনা কৰা হয়। সংস্থাটোৱে লগতে এই সংঘৰ্ষক লৈ ককমি আৰু অন্যান্য অংশীদাৰসকলৰ স্থিতি সন্দৰ্ভতো আলোকপাত কৰে। ইপিনে ককমি আহ্বান জনোৱা গণ অসহযোগ আন্দোলনৰ কালি 3য় দিনাও এই ঘটনাক লৈ জনসাধাৰণে ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ক্ষমা খোজাৰ দাবী জনাই বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে। ৰেল মন্ত্ৰালয়ে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 12423 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ পুনৰ ডিফু ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত লৈছে। ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছুৱে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৰা অনুৰোধ মৰ্মে ৰেল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে ৰাজধানী এক্সপ্ৰেছখন ডিফু ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা আছিল যদিও কাৰিকৰী কাৰণত এই ৰেলগাড়ীখন ডিফু ষ্টেচনত ৰখোৱাটো প্ৰত্যাহাৰ কৰা হৈছিল। অহা কেইদিনমানৰ ভিতৰতে এই সিদ্ধান্ত কাৰ্যকৰী হ'ব বুলি ৰেল বিভাগৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় 10 কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতৱীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰগাড়ীৰ অংশ থকা 50 কিলোগ্ৰাম ওজনৰ 100 বেগ, কাঁহ পিতলৰ সামগ্ৰী 2000 কেজি ওজনৰ বস্তা, পূজা সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্ৰী আদিও আছে। চানমাৰীৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে কালি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নূৰ আলম নামৰ ডেম্পৰ গৰাকীজনক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিনোদ ৰায় নামৰ আন এজন বৃহৎ ডেম্পৰ গৰাকীক মালিগাঁৱৰ পৰা আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে চুৰি সামগ্ৰীসমূহ প্ৰথমে সৰু ডেম্পত বিক্ৰী কৰা হয় আৰু পাছত মহানগৰীৰ বৃহৎ ডেম্পে এই সামগ্ৰীসমূহ গলাই বিভিন্ন আকৃতিত দিল্লী আৰু ৰাজ্যৰ বাহিৰৰ আন উদ্যোগলৈ প্ৰেৰণ কৰে। আৰক্ষী ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি উপ আৰক্ষী আয়ুক্ত সম্ভাৱী মিশ্ৰই প্ৰকাশ কৰিছে।
গীতানগৰ গীতা মন্দিৰত এটা নূৰ আলম বুলি এজন মানুহ আছে, এইটো এটা স্ক্ৰেপ য়াৰ্ড চলাই আছে। কালি সন্ধিয়া ৰেড কৰাৰ পিছত আমি 20 কেজি কপাৰ ৱায়াৰ, ইনচুলেটেড কপাৰ ৱায়াৰ 5 কেজি আৰু মেকানিকেল মটৰ পাৰ্টছবিলাক পাইছোঁ এৰাউণ্ড 20 কেজি। একজন মানুহ আছে আমাৰ বিনোদ ৰায়, বিহাৰৰ মানুহ হয়। এইটো তো এই বিহারের মানুষ এটা ডাঙর ডাম্প চালাইছে। এই ডাঙর ডাম্প তো আমার আসছিলে মালিগাঁওত। তো মালিগাঁওত আমি কালি রাতে রেড করেছো 8টা বাজে রেড করার পিছত আমি তাত বহুতখিনি সামান তো পাইছো, অ্যারাউন্ড মোর দেন 2000 কেজি আমি কপার পাইছো। কপার এসি পাইপ, এসি ওয়ার, কপার বার, কপার কয়েলস বিলাক পাইছো আর একদম নতুন নতুন কে, লাইক রেলওয়ের পরা যেন চোরি হয়েছে, এয়ারপোর্ট পরা চোরি হয়েছে, ঘরের পরা চোরি হয়েছে, একদম নতুন নতুন মাল আমি পাইছো। আর অ্যালুমিনিয়াম আইটেমস আমি পাইছো 221 কেজি অ্যারাউন্ড, ব্রাস আইটেমস একদম নতুন নতুন কে, এই তো যোনখিনি পূজা সামগ্রী আছে এতো আমি পাইছো মোর দেন 300 কেজিস। আর দেন আমি বহুত বেশি কে ভেহিকল পার্টস পাইছো।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল এতিয়াও আছে।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আবেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
বিটিআৰৰ নিৰ্বাচনত 40টা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে। কালি ওদালগুৰিত বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা সভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এন ডি এত অসম গণ পৰিষদ, বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰতা থকাৰ পাছতো বিটিআৰৰ নিৰ্বাচনত প্ৰতিটো দলে সুকীয়াকৈ অৱতীৰ্ণ হ'ব। অসম গণ পৰিষদে 10খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে অবড়ো সুৰক্ষা সমিতি অসমে এই নিৰ্বাচনত 15টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কালি মুছলপুৰত এখন সংবাদমেলত প্ৰকাশ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা 12 জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ 700খন জিলাৰ প্ৰায় 1.5 কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত 26খন জিলাৰ 3,250খন গাঁও আৰু 500,000ৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ 52টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ছয়েল হেল্থ কাৰ্ডৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষিখণ্ডৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভাৰতীয় কিষাণ সংঘ অসমৰ বিষয়ববীয়াসকলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাৰতীয় কিষাণ সংঘক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহান জনাৰ উপৰি চৰকাৰী বিভাগসমূহক এই অভিযানত কিষাণ সংঘক জড়িত কৰিবলৈ আহান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত বেংগালুৰুৱে এই বছৰৰ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ 2টা স্থান লাভ কৰিছে। তালিকাত পঞ্জাৱ শীৰ্ষস্থানত আছে। কাইলৈৰ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাৱৰ বিৰুদ্ধে খেলিব। আনহাতে তৃতীয় স্থানত থকা গুজৰাট টাইটানছে অহা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ভাৰত বাংলাদেশ সীমান্তত কালি 14 বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত সীমান্ত সুৰক্ষা বাহিনীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। অনুপ্ৰৱেশকাৰীকেইজনক বাংলাদেশলৈ উভতাই পঠিয়াবলৈ নিওঁতেই বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী BGBয়ে বাধা প্ৰদান কৰাৰ পাছত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই বাতৰিটোক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাংলাদেশ সীমান্তত উত্তেজনা, BSFৰ গুলী, বিতাৰিত বাংলাদেশীক চমজি ল'বলৈ অস্বীকাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ শিৰোনামেৰে এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে। আমাৰ অসম কাকতত একেটা বাতৰিকে নো মেনছ লেণ্ডত এৰি দিয়া হ'ল মহিলাসহ 14 সন্দেহযুক্ত বাংলাদেশীক গুলী ফুটালে BSFএ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ অন্তত জামিন লাভৰ পাছতেই মুকলি আকাশৰ তললৈ আহিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা শংকৰজ্যোতি বৰুৱাৰ। মঙলবাৰে সকলো আইনী প্ৰক্ৰিয়া সমাপন কৰি ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা ওলাই আহিল শংকৰজ্যোতি বৰুৱা। অসমীয়া খবৰ, দৈনিক জনমভূমি, দৈনিক অসম, আমাৰ অসম, অসমীয়া প্ৰতিদিনকে ধৰি প্ৰায়কেইখন কাকততেই এই বাতৰিটোক আলোকচিত্ৰসহ সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দেৰগাঁৱৰ বাদলিপাৰত কালি দিন দুপৰতে স্বগৃহত এটা দম্পতীক অজ্ঞাত ঘাতকে আক্ৰমণ কৰাৰ বাতৰিটো আন কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ পাইছে। অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত 4দিনীয়াকৈ অম্বুবাচী মেলাৰ আয়োজন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। জুন মাহত এইবাৰ স্বাভাৱিকতকৈ অধিক হাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতত মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে।
ধন্যবাদ মঞ্জিত। অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ ভাষাটো সুৰক্ষিত কৰাৰ বাবে 10,000 শব্দ সামৰি দেউৰী অসমীয়া ইংৰাজী অভিধান চলিত বছৰতে প্ৰকাশ পাব। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ এবিলেকে এই ত্ৰিভাষিক অভিধানখন প্ৰস্তুত কৰাৰ বাবে শেষৰখন কৰ্মশালাৰ আয়োজন কৰিছে। 2013 চনতে এই অভিধানখন প্ৰণয়ন কৰাৰ কাম আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ হোৱা নাছিল। প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ সঞ্চালক ডঃ সুদেশ্ন ভট্টাচাৰ্যৰ উদ্যোগত বৰ্তমান অভিধানখনৰ শেষ পৰ্যায়ৰ কাম চলি আছে। নগাঁও চহৰৰ ৰামকৃষ্ণ পথ নিবাসী বিশিষ্ট ক্ৰীড়া সংগঠক গৌৰী শংকৰ ৰয়ৰ কালি নিশা দেহাৱসান ঘটে। নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শাৰীৰিক নিৰ্দেশক গৌৰী শংকৰ ৰয়ৰ মৃত্যুৰ সময়ত বয়স হৈছিল 65 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্ৰদান, অসমৰ যশস্বী নৃত্যশিল্পী যতীন গোস্বামীসহ 69গৰাকী ব্যক্তিৰ পদ্ম সন্মান গ্ৰহণ, অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে জ্যেষ্ঠ অধিবক্তা শামীমা জাহানৰ আজি শপত গ্ৰহণ, মণিপুৰৰ গোৱালতাবিৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ নাগৰিক মণ্ডলক আশ্বাস, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 6 উইকেটত জয়লাভ।